মঠিয়া লিখা শুভবাৰ্তা 27 অধ্যায় পিলাতৰ আগত যীশুৰ সুদবিচাৰ আৰু প্ৰাণদণ্ডৰ আজ্ঞা। পাছত ৰাতিপুৱালত সকলো প্ৰধান পুৰোহিত আৰু সমাজৰ পৰিচাৰকসকলে যীশুক বধ কৰিবলৈ তেওঁৰ বিৰুদ্ধে কুমন্ত্ৰণা কৰিলে। তেওঁক বান্ধিলে আৰু পিলাত নামেৰে দেহাধিপতিৰ হাতত শুধাই দিলে। তেতিয়া তেওঁক শত্ৰুৰ হাতত অৰ্পণ কৰা যীহুদাই তেওঁক দোষী কৰি দণ্ডাজ্ঞা দিয়া দেখি মনত খেদ পাই প্ৰধান পুৰোহিত আৰু পৰিচাৰকসকলক সেই 30টা ৰূপৰ মুদ্ৰা উভতাই দিলে আৰু ক'লে, নিৰ্দোষী তেজ সোধাই দি মই পাপ কৰিলোঁ। কিন্তু তেওঁলোকে ক'লে, তাতনো আমাৰ কি কাম, তুমিয়েই তোমাৰ বিষয়ে চাবা। তেতিয়া তেওঁ মন্দিৰত সেই ৰূপ পেলাই দি তাৰ পৰা গুচি গৈ নিজকে নিজে ফাঁচি ল'লে। পাছত প্ৰধান পুৰোহিতসকলে সেই ৰূপ লৈ ক'লে, এই ৰূপ তেজৰ মূল্য হোৱা হেতুকে ভঁৰালত থোৱা বিধান সন্মত নহয়। তাতে তেওঁলোকে একত্ৰিত হৈ পৰামৰ্শ কৰিলে আৰু বিদেশীসকলক মৈদাম দিবলৈ সেই ৰূপেৰে কুমাৰৰ পথাৰ কিনিলে। এইকাৰণে আজিলৈকে সেই পথাৰ তেজৰ মাটি বুলি জনাজাত। তেতিয়া জিৰিমিয়া ভাৱৱতী দাদাই যি বচন কোৱা হৈছিল বোলে, ইজৰাইলৰ সন্তানৰ কোনো কোনোৱে যিজনৰ মূল্য নিৰূপণ কৰিলে, সেই মূল্য নিৰূপণ কৰাজনৰ 30টা ৰূপৰ মুদ্ৰা সিহঁতে ল'লে আৰু প্ৰভুৱে মোক আদেশ দিয়াৰ দৰে কুমাৰৰ মাটিৰ কাৰণে দিলে, এই বচন সিদ্ধ হ'ল। পাছত যীশুক সেই দেহাধিপতিৰ সন্মুখত থিয় কৰোঁতে দেহাধিপতিয়ে তেওঁক সুধিলে, তুমি ইহুদীসকলৰ ৰজানে? যীশুৱে তেওঁক ক'লে, ঠিক তুমিয়েই কৈছা। কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰকসকলে তেওঁক অপবাদ দিয়াটো তেওঁ একো উত্তৰ নিদিলে। তেতিয়া পিলাতে তেওঁক ক'লে, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান সাক্ষ্য দিছে, সেই বিষয়ে তুমি শুনা নাইনে? কিন্তু তেওঁ এষাৰো উত্তৰ নিদিয়াত দেহাধিপতিয়ে অতিশয় বিস্ময় মানিলে। সেই পৰ্বৰ সময়ত লোকসকলে যি বন্দীক মুকলি কৰি দিয়াটো ইচ্ছা কৰে, দেহাধিপতিয়ে তেওঁকে তেওঁলোকলৈ মুকলি কৰি দিয়ে। তেওঁৰ এনে দোষটোৰ আছিল। সেই সময়ত বাৰব্বা নামৰ এজন কুখ্যাত কাৰাবন্দী আছিল। তাতে তেওঁলোক গোট খোৱাত পিলাতে তেওঁলোকক সুধিলে, মই তোমালোকলৈ কোনজনক মুকলি কৰাটো তোমালোকে ইচ্ছা কৰা, বাৰব্বাক নে খ্ৰীষ্ট বোলা যীশুক? কিয়নো তেওঁলোকে যে অসুয়া কৰি যীশুক সোধাই দিছিল সেই কথা তেওঁ জানিছিল। পাছত তেওঁ বিচাৰৰ আসনত বহি থাকোঁতে তেওঁৰ ভাৰ্যাই তেওঁলৈ কৈ পঠালে বোলে, সেই ধাৰ্মিকজনৰ কথা তুমি একো হাত নিদিবা, কিয়নো তেওঁৰ কাৰণে মই আজি সপোনত যি দেখিলোঁ বহুত দুখ পালোঁ। কিন্তু প্ৰধান পুৰোহিত আৰু পৰিচাৰকসকলে বাৰব্বাক মুকলি কৰি দিবলৈ আৰু যীশুক বধ কৰিবলৈ লোকসকলক উচতালে। তাতে দেহাধিপতিয়ে উত্তৰ দি তেওঁলোকক ক'লে, এই দুজনৰ মাজত মই কোনজনক মুকলি কৰাটো তোমালোকৰ ইচ্ছা? তেওঁলোকে ক'লে, বাৰব্বাক। পিলাতে তেওঁলোকক ক'লে, তেনেহ'লে খ্ৰীষ্ট বোলা যীশুক মই কি কৰিম? সকলোৱে ক'লে, তাক ক্ৰুচত দিয়ক। তাতে তেওঁ ক'লে, কিয়, তেওঁ কি দুখ কৰিলে? কিন্তু তেওঁলোকে বৰকৈ আতাক পাৰি ক'লে, তাক ক্ৰুচত দিয়ক। তেতিয়া পিলাতে দেখিলে যে তেওঁ একো কৰিব নোৱাৰিব, কিন্তু মানুহবোৰৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হৈ বাঢ়িবহে ধৰিলে। ইয়াকে দেখি পিলাতে লোকসকলৰ আগত পানী লৈ হাত ধুই ক'লে, এই ধাৰ্মিকজনৰ ৰক্তপাতত মই নিৰ্দোষী, এওঁক তোমালোকেই চাবা। তাতে সকলোৱে উত্তৰ দি ক'লে, তেজে আমাক আৰু আমাৰ সন্তানবোৰক পাওক। তেতিয়া তেওঁলোকলৈ বাৰব্বাক মুকলি কৰিলে, কিন্তু যীশুক চবুকেৰে কোবাই ক্ৰুচত দিবলৈ সোধাই দিলে। তেতিয়া দেহাধিপতিৰ সেনাবোৰে যীশুক প্ৰিজনিয়ামৰ ভিতৰলৈ নি তেওঁৰ ওচৰত গোটেই সৈন্য দলক গোটালে আৰু তেওঁৰ গাৰ কাপোৰ গুচাই উজ্জ্বল বৰণৰ ৰাজবস্ত্ৰ পিন্ধাই দিলে। কাঁইটেৰে কীৰ্তি সাজি তেওঁৰ মূৰত দিলে আৰু সোঁহাতত এটা নিৰ্দেশক দণ্ড দি তেওঁৰ আগত আঁঠু ল'লে আৰু তেওঁক বিদ্ৰোপ কৰি ক'লে, হে ইহুদীসকলৰ ৰজা, জয় হওক। তাতে তেওঁলোকে যীশুৰ গাত থুই পেলালে আৰু দণ্ডডাল লৈ মূৰত কোবালে। এইদৰে তেওঁক বিদ্ৰোপ কৰি তেওঁৰ পৰা ৰাজবস্ত্ৰ খুলি পেলালে আৰু তেওঁক নিজৰ কাপোৰ পিন্ধাই ক্ৰুচত দিবলৈ লৈ গ'ল। যীশুৰ ক্ৰুচত মৃত্যু। পাছত তেওঁলোক ওলাই যাওঁতে কুৰণীয়াৰ পৰা অহা চিমুন নামেৰে এজন মানুহক বিচাৰি পালে। তেওঁলোকে তেওঁক যীশুৰ ক্ৰুচ বৈ নিবলৈ ধৰি নিলে। তেওঁলোকে তেতিয়া গলগথা অৰ্থাৎ মূৰৰ লাওখোলা নামৰ এখন ঠাই পালে। তাতে তেওঁলোকে তেওঁক তিতাৰে মিহলি দ্ৰাক্ষাৰস পান কৰিবলৈ দিলে, কিন্তু তেওঁ তাক চেকি চাই পান কৰিবলৈ ইচ্ছা নকৰিলে। পাছত তেওঁলোকে যীশুৰ ক্ৰুচত দি তেওঁৰ কাপোৰ চিঠি খেলি ভাগ পাতি ল'লে আৰু তাতে বহি তেওঁলোকে যীশুক পহৰা দি থাকিল। তেওঁৰ এই অপবাদ লিখি মূৰত এখন ফলক আঁৰি দিলে, এইজন ইহুদীসকলৰ ৰজা যীশু। সেই সময়ত তেওঁৰ সোঁফালে এটা বাওঁফালে এটা এইদৰে দুটা ডকাইত তেওঁলোকক ক্ৰুচত দিয়া হ'ল। তাতে যিসকলে সেই বাটেদি অহা যোৱা কৰিছিল সেই বাটৰবোৰে মোৰ জোকাৰি জোকাৰি নিন্দা কৰি ক'লে, হেৰা মন্দিৰ নষ্ট কৰোঁতা আৰু তিনিদিনৰ ভিতৰত সজোতা, নিজকে ৰক্ষা কৰ, তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা তেনেহ'লে ক্ৰুচৰ পৰা নামি আহা। সেইদৰে প্ৰধান পুৰোহিত পৰিচাৰক আৰু বিধানৰ অধ্যাপকসকলে বিদ্ৰোপ কৰি ক'লে, তেওঁ আন লোকক ৰক্ষা কৰিলে কিন্তু নিজকে ৰক্ষা নকৰে কিয়? তেওঁ বোলে ইজৰাইলৰ ৰজা, এতিয়া ক্ৰুচৰ পৰা নামকচোন, তেতিয়া আমি তেওঁক বিশ্বাস কৰিম। তেওঁ ঈশ্বৰৰ ভৰসা কৰিছে, ঈশ্বৰে যদি তেওঁক ভাল পায় তেনেহ'লে এতিয়া তেওঁক নিস্তাৰ কৰকচোন, কিয়নো নিজকে কৈছিল, ময়ে ঈশ্বৰৰ পুত্ৰ। তেতিয়া তেওঁৰ লগত ক্ৰুচত দিয়া এই দুটা ডকাইতেও তেওঁক একেদৰে নিন্দা কৰিলে। পাছত 12 বজাৰ পৰা 3 বজালৈকে গোটেইখন দেশৰ ওপৰত আন্ধাৰ হ'ল আৰু 3মান বজাত যীশুৱে বৰ মাতেৰে ৰিঙিয়াই ক'লে, এলি এলি লামা সবাক্তানি, অৰ্থাৎ হে মোৰ ঈশ্বৰ কিয় মোক পৰিত্যাগ কৰিলা। তেতিয়া তাতে থিয় হৈ থকা কোনোৱে ইয়াকে শুনি ক'লে, তেওঁ এলিয়াক মাতিছে। তেতিয়া তেওঁলোকৰ মাজৰ এজনে লৰি গৈ স্পঞ্জ এটুকুৰা লৈ চিৰকাৰে পূৰ কৰি তাক নগলৰ আগত লগাই তেওঁক পান কৰিবলৈ দিলে। কিন্তু আনবোৰে ক'লে, অকলে থাকিবলৈ দিয়া, এলিয়াই তেওঁক ৰক্ষা কৰিবলৈ আহে নে নাহে তাকে চাওঁ। তেতিয়া যীশুৱে বৰ মাতেৰে ৰিঙিয়ালে আৰু প্ৰাণ ত্যাগ কৰিলে। চোৱা, তেতিয়াই মন্দিৰৰ আঁৰ কাপোৰ ওপৰৰ পৰা মজিয়ালৈকে ফাটি দূষিতা হ'ল, ভূমিকম্প হ'ল, শিলবোৰ ফাটিল। তেতিয়া মৈদামবোৰ মুকলি হৈ গ'ল আৰু বহু নিদ্ৰিত পবিত্ৰ লোকৰ দেশ উত্থিত হ'ল। তেওঁৰ পুনৰুত্থানৰ পাছত তেওঁলোকে মৈদামৰ পৰা ওলাই পবিত্ৰ নগৰলৈ গ'ল আৰু বহু ব্যক্তিক দেখা দিলে। পাছত এহৰ সেনাপতি আৰু তেওঁৰ লগত যীশুক পহৰা দি থকা সকলে এইদৰে ভূমিকম্প আদি ঘটনা হোৱা দেখি বৰ ভয় পাই ক'লে, এওঁ সঁচাকৈয়ে ঈশ্বৰৰ পুত্ৰ। গালিৰ প্ৰদেশৰ পৰা তেওঁক শুশ্ৰূষা কৰা বহু মহিলা তেওঁৰ পাছে পাছে আহি আছিল। তেওঁলোকে দূৰৰ পৰা সকলো চাই আছিল। তেওঁলোকৰ ভিতৰত মগদলনী মৰিয়ম, জাকুব আৰু যোচেফৰ মাক মৰিয়ম আৰু শিৱদিয়াৰ পুতেক দুজনৰ মাক আদি কৰি যীশুৰ সেৱা শুশ্ৰূষা কৰিবলৈ যীশুৰ লগত অহা মহিলাসকল আছিল। যীশুক মৈদাম দিয়া যেতিয়া গধূলি হৈ আহিছিল, তালৈ আৰিমঠিয়া নগৰৰ পৰা এজন ধনী মানুহ আহিল। তেওঁৰ নাম যোচেফ, তেওঁ যীশুৰ শিষ্য আছিল। তেওঁ পিলাতৰ ওচৰলৈ গৈ যীশুৰ দেহ খুজিলে। তেতিয়া পিলাতে দেহ দিবলৈ আজ্ঞা দিলে। পাছত যোচেফে দেহ লৈ সোণ সূতাৰ মিহি চাফা কাপোৰেৰে দেহটো মেৰিয়ালে আৰু নিজৰ বাবে শিলত খান্দি থোৱা যি মৈদাম আছিল তাৰ ভিতৰত দেহটো হুৱাই থলে। তাৰপাছত এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ দুৱাৰত থলে আৰু তেওঁলোক তাৰ পৰা গুচি গ'ল। কিন্তু মগদলিনী মৰিয়ম আৰু আন মৰিয়ম তাত উপস্থিত হৈ মৈদামৰ বিপৰীত দিশত বহি আছিল। পাছদিনা অৰ্থাৎ আয়োজন দিনৰ পাছদিনা প্ৰধান পুৰোহিত আৰু ফৰিচীসকলে পিলাতৰ ওচৰত গোট খাই ক'লে, হে মহাশয়, এই প্ৰবঞ্চকে জীয়াই থাকোঁতে কৈছিল, 3 দিনৰ মূৰত মই পুনৰাই উঠিম। এতিয়া এই কথা আমাৰ মনত পৰিছে, এই হেতুকে তৃতীয় দিনলৈকে তেওঁৰ মৈদাম ৰখিবলৈ আজ্ঞা দিয়ক। কিজানে তেওঁৰ শিষ্যবোৰে আহি তেওঁৰ দেহ চুৰ কৰি নিব আৰু মানুহবোৰক ক'ব, তেওঁ মৃতলোকৰ মাজৰ পৰা উঠিল। যদি সেয়ে হয়, তেনেহ'লে ই প্ৰথম ভ্ৰান্তিতকৈও শেষ ভ্ৰান্তি অধিক হানিজনক হ'ব। তেতিয়া পিলাতে তেওঁলোকক ক'লে, তোমালোকে এডল যন্ত্ৰী লোৱা, এতিয়া যোৱা আৰু তোমালোকে যেনেকৈ পাৰা ৰাখাগৈ। তাৰপাছত তেওঁলোকে গৈ শিলচটাত মোহৰ মাৰিলে আৰু এডল সন্তৰীক মৈদাম ৰখিবলৈ দায়িত্ব দিলে।